Ja, Akakabani. নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বজালি জিলাৰ পাটাচাৰকুছিৰ কালদিয়া নৈৰ পাৰত থকা সুধাতীৰ্থত ভাৰতৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰে। ভূপেন হাজৰিকাৰ সন্দৰ্ভত মন্তব্য কৰি ডঃ শৰ্মাই তেখেতৰ সংগীত কেৱল মনোৰঞ্জনৰ বাবে নাছিল বুলি উল্লেখ কৰি সুধাকণ্ঠৰ গীতসমূহ একো একোটা আন্দোলন বুলি অভিহিত কৰে। ভূপেন হাজৰিকাৰ গীতসমূহত নিপীড়িতসকলৰ আশা আকাংক্ষা তথা বঞ্চিতসকলৰ কাকুতি তথা অজস্ৰ লোকৰ সপোনৰ বাহক বুলি অভিহিত কৰে। ডঃ শৰ্মাই ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালনৰ বছৰটোক বিশেষ হিচাপে অভিহিত কৰি পৰৱৰ্তী পৰ্যায়ত মেঘালয়, অৰুণাচল প্ৰদেশ, কলকাতা, মুম্বাই, নতুন দিল্লীত শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ লগতে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয় নিৰ্মাণৰ কামো হাতত লোৱা হ'ব বুলি অৱগত কৰে। ৰাজ্যৰ বিশিষ্ট সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ ডঃ ভূপেন হাজৰিকাৰ জীৱন দৰ্শনৰ আধাৰত লিখিত গ্ৰন্থখন ৰাজ্য চৰকাৰে 10,00,000 পৰিয়াললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ডঃ শৰ্মাই মন্তব্য কৰে। কালদিয়া নৈৰ পাৰত সুধাকণ্ঠৰ এই দৃষ্টিনন্দন আৰু সুবৃহৎ প্ৰতিমূৰ্তিটো স্থাপন কৰাৰ বাবে ডঃ শৰ্মাই উদ্যোক্তাসকলৰ শলাগ লয়। পাটাচাৰকুছিত এটি ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে 2 কোটি টকাৰ অনুদান আগবঢ়োৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ 23,949 গৰাকী সদস্যাক 10,000 টকাকৈ চেক বিতৰণৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহলে 1,00,000 টকাৰ এটা পুঁজি জমা হ'ব আৰু এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভ কৰাৰ লগতে ব্যক্তিগতভাৱে কোনো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰিব। তেওঁ মহিলাসকলক উদ্যমিতা পুঁজিৰ জৰিয়তে ছাগলী, হাঁহ কুকুৰা, গাহৰি আদি পালন, দুগ্ধ উৎপাদন আদি বিভিন্ন গাঁওকেন্দ্ৰিক জীৱিকাৰ প্ৰসাৰত আগভাগ ল'বলৈ আহ্বান জনায়। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অভয়াপুৰীৰ অভয়াশ্বৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় প্ৰাংগণত ৰাণী অভয়াশ্বৰীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ডঃ শৰ্মাই তেওঁৰ চৰকাৰে ৰাজ্যক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিছে বুলি মন্তব্য কৰে। 67 সংখ্যক আকাশবাণী সংগীত সন্মিলন আজি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান সত্যজিৎ দাসে এই অনুষ্ঠান উদ্বোধন কৰে। আকাশবাণীৰ এই অনুষ্ঠানে ভাৰতীয় লোকসংগীতৰ চহকী ঐতিহ্যক তুলি ধৰিব বুলি তেওঁ উদ্বোধনী ভাষণত উল্লেখ কৰে। এই সন্মিলনত যশস্বী শিল্পী মনোজ বৰুৱাৰ বেহেলা বাদনে উপস্থিত দৰ্শকসকলক মোহাচ্ছন্ন কৰি তোলে। অনুষ্ঠানত গোৱালপাৰা লোকগীতৰ শিল্পী জবা দাসে লোকগীত পৰিৱেশন কৰে। ঐতিহ্যমণ্ডিত ভাৰতীয় সংগীতধাৰাক বিশেষকৈ শাস্ত্ৰীয় সংগীত, লঘু শাস্ত্ৰীয় আৰু লোকসংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে প্ৰচাৰ ভাৰতীৰ উদ্যোগত 1954 চনৰে পৰা দেশৰ বিভিন্ন স্থানত আকাশবাণী সংগীত সন্মিলনৰ আয়োজন কৰি আহিছে। শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো অহা জানুৱাৰী মাহৰ পৰা কাৰ্যক্ষম হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি এই কথা প্ৰকাশ কৰে। এই ঘাইপথটোৱে শিলচৰ আৰু গুৱাহাটীৰ মাজৰ যাত্ৰা সুচল আৰু ক্ষিপ্ৰ কৰি তুলিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আজি মন্ত্ৰীগৰাকীয়ে খাৰাংগাজৰ পৰা জাতিংগালৈ যোৱা পথটোৰ নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰে। ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰ গুৰু টেগ বাহাদুৰ চাহিবজীত কাইলৈৰ পৰা 25 নৱেম্বৰলৈকে 3-দিনীয়া কাৰ্যসূচীৰে শিখ ধৰ্মাৱলম্বী লোকসকলৰ নৱম গুৰু শ্ৰী টেগ বাহাদুৰ চাহিবজীৰ 350 সংখ্যক শ্বহীদ দিৱস পালন কৰা হ'ব। নগাঁৱৰ ঐতিহ্যমণ্ডিত নুৰুলামিন ষ্টেডিয়ামত অনুষ্ঠিত 77 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে মণিপুৰ ফুটবল ক্লাবক পৰাস্ত কৰে। ইফালে ভাৰত ভূটান মৈত্ৰী সংস্থাৰ উদ্যোগত আজিৰে পৰা ভাৰত ভূটান সীমান্তৰ চামদ্ৰুপ ঝংঘৰৰ ৰাজহুৱা খেলপথাৰত ফুটবল প্ৰতিযোগিতা 2025 অনুষ্ঠিত হৈছে। আজিৰ উদ্বোধনী খেলত বৰপেটাৰ ৰেডিয়েচন ক্লাবে ভূটানৰ চাংজং ফুটবল ক্লাবক 1-0 গ'লৰ ব্যৱধানত পৰাজিত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।